এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 357 কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আৱাসগৃহ আৰু ছাত্ৰাবাস নিৰ্মাণৰ প্ৰকল্পত অসম মন্ত্ৰীসভাৰ অনুমোদন। চলিত বছৰৰ অক্টোবৰৰ ভিতৰত 40,000-50,000 নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ সংঘৰ্ষ হোৱা স্থানত আৰক্ষীৰ চোকা পহৰাৰ ব্যৱস্থা। 3 বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীত সাংস্কৃতিক ঐক্যমঞ্চৰ প্ৰতিবাদ। ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ সুসংগঠিত পৰিকল্পনাৰ আশ্বাস। আৰু সমাগত বিডিআৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। অসম মন্ত্ৰীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 357 কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আৱাসগৃহ আৰু ছাত্ৰাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে। 85,509 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পৰ অধীনত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, তৃতীয় বৰ্গৰ কৰ্মচাৰী তথা নাৰ্ছসকলৰ আৱাসগৃহ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, জি এন এম হোষ্টেল, ডাইনিং ব্লক, কমিউনিটি হল আদি নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টন, এটিকলি দুটিপাত আঁচনিত বিত্তীয় অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰৰ 336টা আন্তঃগাঁথনিমূলক প্ৰকল্প, নিগম আৰু পৰিষদৰ 45টা আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু 3,247টা অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠান তথা 28টা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু সংস্থাকে ধৰি 4,000তকৈ অধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি আবণ্টনত অনুমোদন জনোৱা হয়।
আজিও কেবিনেটে প্ৰায় 4,000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাও। আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে, এনেকুৱা অনুষ্ঠান আছে, হয়তো কাৰোবাৰ বয়স 200 বছৰ, কাৰোবাৰ 300 বছৰ, আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। এই পট্টাসমূহ আজি অনুমোদিত হৈছে। 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিষ্ট্ৰিক্টত আৰু 17,000 কেছ আছে, ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম, যাতে আগষ্ট মাহত আমি একোটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল, কলেজ, আনকি বহুত ক্ষেত্ৰত DC অফিচটোৰো নিজৰ পত্তা নাছিলে, গতিকে আমি সকলোকে পত্তা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে। কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা ভিজিয়াৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব।
ইপিনে এটিকলি দুটিপাত আঁচনি ৰূপায়ণৰ বাবে 342 কোটি টকাৰ বিত্তীয় আৱণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় 7 লাখ শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাৰ একক কিস্তিত এই ধন বিতৰণ কৰা হ'ব। দ্বিতীয় এডভান্টেজ আছামত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি মন্ত্ৰীসভাই লগতে গুৱাহাটীৰ সৰুসজাইত 500খন বিচনাযুক্ত মেদান্ত চিকিৎসালয়, 100খন বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয় আৰু 5 তাৰকাযুক্ত লেমন ট্ৰী হোটেল নিৰ্মাণৰ বাবে ভূমি আৱণ্টনত অনুমোদন জনায়। 800 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প 3টা নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে স্থানীয় যুৱক যুৱতীসকলৰ বাবে প্ৰায় 2,700 নিয়োগ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় প্ৰতিবন্ধী অধ্যয়ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ক ভূমি আবণ্টন আৰু প্ৰিমিয়াম ৰেহাইৰ ক্ষেত্ৰতো অনুমোদন জনোৱা হয়। ৰাজ্যত চলিত বছৰৰ অক্টোবৰৰ ভিতৰত পুনৰ 40,000-50,000 নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত 342 প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নিযুক্তি 1.5 লাখতকৈ বৃদ্ধি পাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰবক্তা পদত 236, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰশিক্ষক পদত 85 প্ৰাৰ্থী আছে। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা 1,21,182 বৃদ্ধি পালে। এই অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আজি এই প্ৰবক্তাসকলৰ নিযুক্তিয়ে ৰাজ্যৰ প্ৰযুক্তিগত শিক্ষাখণ্ডত গুৰুত্বপূৰ্ণ উন্নয়ন সাধন কৰিবলৈ সমৰ্থ হ'ব। এই পদক্ষেপে ৰাজ্য চৰকাৰৰ স্বচ্ছতা, মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কালি সংঘৰ্ষ হোৱা স্থানৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু আৰক্ষীয়ে অঞ্চলটোত চোকা পহৰাৰ ব্যৱস্থা কৰিছে। অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ উপ মহাপৰিদৰ্শক ডি বিজয় কুলিগামে অঞ্চলটোত উপস্থিত হৈ আজি পৰিস্থিতি নিৰীক্ষণ কৰে। অঞ্চলটোত আৰক্ষীৰ ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে। কালি আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত 10 লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে আৰক্ষী, বনৰক্ষী আৰু বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষৰ ঘটনা পৰিকল্পিত বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই ঘটনাৰ বাবে বিৰোধী পক্ষৰ একাংশ লোকে উচতনি দিছিল বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ঘটনা সংক্ৰান্তত ৰাজ্য চৰকাৰে ইতিমধ্যে গোচৰ ৰুজু কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে এই ঘটনাৰ আঁৰত কংগ্ৰেছ দলৰ দুগৰাকী নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য জড়িত আছিল বুলিও অভিযোগ তোলে। ইপিনে এই ঘটনাৰ তদন্ত ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছে। অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ সিঙেও পাইকানত সংঘটিত হিংসাম্মক ঘটনাৰ সৈতে তৃতীয় শক্তি জড়িত থকা বুলি দাবী কৰিছে। কালি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰি শ্ৰীসিঙে সংবাদ মাধ্যমৰ আগত কয় যে সমগ্ৰ ঘটনাটোত অশুভ শক্তি জড়িত আছে আৰু কাৰোবাৰ উচতনিতহে এই ঘটনা সংঘটিত হৈছে। আৰক্ষীক আক্ৰমণ কৰা ঘটনা কেতিয়াও সহ্য কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
3 বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত আজি সাংস্কৃতিক ঐক্যমঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্যমঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী, কলা কুশলীসকলে গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰি 6 মাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহান জনায়। উল্লেখযোগ্য যে কেইবা দশক জুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতে অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ উত্তৰণ হৈছে। আজি প্ৰতিবাদকাৰী শিল্পীৰ দলটোৱে বিলম্ব নকৰাকৈ আৰু কম ব্যয় সাপেক্ষে ভৱনটো 6 মাহৰ ভিতৰত মেৰামতি কৰিবলৈ আহান জনায়। ইপিনে এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে সুসংগঠিত পৰিকল্পনা গ্ৰহণ কৰিছে আৰু নিয়াৰিকৈ এই কাম কৰাৰ বাবে চৰকাৰক কিছু সময়ৰ প্ৰয়োজন হৈছে। এই পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
ৰবীন্দ্ৰ ভৱনক আমি অক্ষত অৱস্থাত আমি সুন্দৰভাৱে ৰাখিব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে। কিন্তু কাৰিকৰী বিশেষজ্ঞসকলে আমাক অৱগত কৰিছিল যে এই অৱস্থাত যদি জনসমাগম হোৱা অনুষ্ঠান অনুষ্ঠিত হৈ থাকে কেতিয়াবা তাত দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে তেনেধৰণৰ এটা পৰামৰ্শ আমাক দিছিলে আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আমি সাংস্কৃতিক বিভাগে আমাৰ লোক নিৰ্মাণ বিভাগৰ লগত আমি আলোচনা কৰিলোঁ। তেওঁলোকে আৰ্হি প্ৰস্তুত কৰি আমাৰ আগত উপস্থাপন কৰিলে আৰু সেই আৰ্হিটো নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। এই গোটেই কামখিনি কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হয়। কোন স্থানত কি হ'ব লাগে, ক'ত নাটক হ'ব লাগে, হ'ব ক'ত চুঘৰ হ'ব, ক'ত অপেন স্পেচ থাকিব, ক'ত ছেমিনাৰ কক্ষ থাকিব ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ৰদ বদল তাতে হৈছিলে। গতিকে এইখিনি কাম কৰিবৰ কাৰণে কিছু আমাৰ সময়ৰ প্ৰয়োজন হৈছে। কিন্তু ইতিমধ্যে আমি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ। 2-3 মাহ সময় নিশ্চয় লাগিব। ভাল ধৰণে হ'ব। 2 ফ্ল'ৰত 2 অডিটৰিয়াম হ'ব আৰু ওপৰত অফিচ থাকিব, অপেন স্পেচ থাকিব, কেফেটেৰিয়া থাকিব, ছেমিনাৰ হল থাকিব, এনেকুৱা ধৰণে মাল্টিপল হ'ব। 2 বছৰ লাগিব মিনিমাম।
সমাগত বিটিআর নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কাম কাজ আৰু নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইপিনে বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি তামোলপুৰৰ অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে এই পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন বিভাগৰ পৰা বিষয়া কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ বিভাগীয় বিষয়াসকলক আহান জনায়। উল্লেখযোগ্য যে তামোলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টিত 382টা ভোটকেন্দ্ৰ আছে। অৱশ্যে ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড়ৰ নতুন দিল্লী ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱা নিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীৰংহাঙে কয় যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হল। কোভিডৰ সংক্ৰমণৰ সময়ত এই ৰেলখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰে পৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তেওঁ উল্লেখ কৰে। কালি ডিফু ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ অমৰ সিং টিছো, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামোলপুৰ গোল্ড নামৰ বিশেষ প্ৰকল্পৰ অধীনত আজি জিলাখনৰ কচুবাৰীত এখন ঋণমেলা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই ঋণমেলা উদ্বোধন কৰি ব্যৱসায়ীসকলে ঋণ লোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ বেংকসমূহক ঋণ দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনোৱাৰ লগতে ঋণৰ কিস্তিসমূহ সময়মতে পৰিশোধ কৰিবলৈ ব্যৱসায়ীসকলক আহান জনায়। তেওঁ কয় যে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিবনুৱা যুৱক যুৱতী তথা উদ্যোগী পুৰুষ মহিলাসকলে ঋণ লৈ নিজ নিজ ব্যৱসায় আগবঢ়াই নিয়া উচিত। অসম ৰাজ্যিক জীৱিকা অভিযান, কৃষি, পশুপালন, মীন, হস্ততাঁত, উদ্যোগ আৰু বাণিজ্যকে ধৰি কেইবাটাও বিভাগৰ সহযোগত অনুষ্ঠিত এই ঋণমেলাত মুঠ 43 কোটি টকাৰ 931টা ঋণ মঞ্জুৰ কৰা হয়। এই ঋণমেলাত ভাৰতীয় ষ্টেট বেংক, কানাড়া, ইউকো, এক্সিছ, অসম গ্ৰামীণ বিকাশ বেংককে ধৰি মুঠ 8টা বেংকে অংশগ্ৰহণ কৰে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণী কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।
শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক আৰুণী কাশ্যপৰ সৈতে আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ বাৰ্তালাপ।
মই এনেকুৱা এখন উপন্যাস লিখোঁ যিটো মোৰ চকুৰে মই আমেৰিকাক দেখিছোঁ। আমেৰিকা অকল লেণ্ড অফ অপৰচুনিটিজ নহয়, ইয়াতে বৈষম্য আছে আৰু বিভিন্ন ধৰণৰ পপুলাৰ আপৰাইজিং হৈছে তাৰ বিৰুদ্ধে। খুব ঘূণে খোৱা গণতন্ত্ৰ, আৰু সেই গণতন্ত্ৰ থিয় কৰাই ৰাখিবলৈ যে আমি প্ৰত্যেক দিনাখনে কষ্ট কৰা উচিত, সেই কথাষাৰ মই তাৰ মানুহবিলাকৰ লগত বন্ধুত্ব কৰিব মৰমে মৰমে মই বুজি উঠিছিলোঁ। এইখিনি কথা মই অসমীয়া উপন্যাসখনৰ জৰিয়তে মই ক'ব বিচাৰিছিলোঁ।
শুনিবলৈ নাপাহৰিব দৃষ্টিপাত শনিবাৰে নিশা 8:02।
হোজাই জিলাত আজি সামগ্ৰী আৰু সেৱা কৰ আৰু বন বিভাগে যুটীয়া অভিযান চলাই ইছলাম নগৰৰ পৰা বহু পৰিমাণৰ অগৰু কাঠ জব্দ কৰে। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা বুলি বন বিভাগে প্ৰকাশ কৰিছে। কৰ ফাঁকিৰে গোলাঘাট জিলাৰ নাহৰণিৰ পৰা হোজাইৰ ইছলাম নগৰলৈ এই কাঠখিনি অনা হৈছিল বুলি আমাৰ হোজাই জিলাৰ সংবাদদাতাই জানিবলৈ দিছে। কামৰূপ জিলাৰ আমিনগাঁও সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কামৰূপ জিলা পৰিষদৰ অন্তৰ্গত 5খন আঞ্চলিক পঞ্চায়তৰ সদ্য নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ আৰু প্ৰথমখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ছয়গাঁও আৰু বনগাঁও পঞ্চায়তৰ 6গৰাকীকৈ, ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়তৰ 11গৰাকী, চমৰীয়াৰ 13গৰাকী আৰু বকোৰ 11গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছত জিলাখনৰ আয়ুক্তগৰাকীয়ে সদ্য নিৰ্বাচিত সদস্যসকলক নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহান জনায়। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 357 কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আৱাসগৃহ আৰু ছাত্ৰাবাস নিৰ্মাণৰ প্ৰকল্পত অসম মন্ত্ৰীসভাৰ অনুমোদন। চলিত বছৰৰ অক্টোবৰৰ ভিতৰত 40,000-50,000 নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ সংঘৰ্ষ হোৱা স্থানত আৰক্ষীৰ চোকা পহৰাৰ ব্যৱস্থা। তিনি বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীত সাংস্কৃতিক ঐক্যমঞ্চৰ প্ৰতিবাদ। ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ সুসংগঠিত পৰিকল্পনাৰ আশ্বাস। আৰু সমাগত বিটিআৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।